আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ ভ্ৰমণ সামৰি নতুন দিল্লীত উপস্থিত হৈছে। বিজেপিয়ে ভাৰত মহাসাগৰ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত স্থায়ী শক্তি হিচাপে আত্মপ্ৰকাশ কৰা বুলি দাবী কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকৰ য়েমান ভ্ৰমণ সন্দৰ্ভত কেতবোৰ চৰ্ত আৰোপ কৰি 2017 চনত জাৰি কৰা অধিসূচনাখন প্ৰত্যাহাৰ কৰিছে। আমেৰিকাই ইৰাণৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে আৰু আৰ্জেণ্টিনাই বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ ছদিনীয়া ভ্ৰমণ সামৰি ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে। ত্ৰিদেশীয় যাত্ৰাৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীৰ ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়াণ্টোৰ আমন্ত্ৰণ মৰ্মে 6-8 জুলাইলৈ ইণ্ডোনেছিয়া ভ্ৰমণ কৰে। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু দুয়ো দেশৰ মাজৰ সহযোগিতাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা কৰে। যাত্ৰাৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত উপস্থিত হয়। তাত তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি এলবানিজৰ সৈতে তৃতীয় ভাৰত অষ্ট্ৰেলিয়া শীৰ্ষ সন্মিলনত ভাগ লয়। ভ্ৰমণকালত শ্ৰীমোদীয়ে লগতে ভাৰত অষ্ট্ৰেলিয়া মুখ্য কাৰ্যবাহী বিষয়া মঞ্চৰ বৈঠকতো অংশগ্ৰহণ কৰে। শ্ৰীমোদীয়ে দুয়ো দেশৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সমাৱেশতো ভাষণ দিয়ে। ত্ৰিদেশীয় ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ আমন্ত্ৰণ মৰ্মে অকলেণ্ডত উপস্থিত হয়। এয়া আছিল বিগত 40 বছৰৰ অধিক সময়ত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম নিউজিলেণ্ড ভ্ৰমণ। বিজেপিয়ে ভাৰত মহাসাগৰ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত স্থায়ী শক্তি হিচাপে আত্মপ্ৰকাশ কৰা বুলি দাবী কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ ছিচিলি আৰু ইণ্ডোনেছিয়া ভ্ৰমণ কৰে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ মুক্ত বাণিজ্য চুক্তি এটা গুৰুত্বপূৰ্ণ সফলতা বুলি উল্লেখ কৰি মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ কৌশলগত আৰু অৰ্থনৈতিক মাইলৰ খুঁটিস্বৰূপ এই মুক্ত বাণিজ্য চুক্তি অতি শীঘ্ৰে ৰূপায়ণৰ বাবে দুয়োখন দেশে সন্মতি প্ৰকাশ কৰিছে। শ্ৰীপাত্ৰই প্ৰধানমন্ত্ৰীৰ ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণৰ 10টা গুৰুত্বপূৰ্ণ দিশত আলোকপাত কৰে। ইয়াৰ ভিতৰত তেওঁ ভাৰত মহাসাগৰ, ভাৰত প্ৰশান্ত মহাসাগৰীয় কৌশলগত মিত্ৰতা, প্ৰতিৰক্ষা আৰু সামুদ্ৰিক সহযোগিতা, গুৰুত্বপূৰ্ণ খনিজ সহযোগিতা, শক্তি নিৰাপত্তা, অৰ্থনৈতিক আৰু বিনিয়োগৰ ফলাফল, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু শৈক্ষিক অংশীদাৰিত্বৰ কথা উল্লেখ কৰে।
হম এক ষ্টেবিলাইজিং ফোর্স বন কে ইন্ডো প্যাসিফিক অর ইন্ডিয়ান ওশন মে আজ উভর পায়ে হ্যাঁ ইসি কো প্রধানমন্ত্রী এক সাথ লেকে আ রহে প্রধানমন্ত্রী জি নে আপনে পরিশ্রম সে আপনে স্টেটসম্যানশিপ সে আপনে পলিসি কো ভারত মে লাগু করকে বাকি দেশো কো দিখায়া আর সভি দেশো নে অ্যাকসেপ্ট কিয়া কি ইয়েস লেট দিস বি দ্য ফ্রেমওয়ার্ক লেট ইন্ডিয়া ডিসাইড দ্য ফ্রেমওয়ার্ক হম ইস ফ্রেমওয়ার্ক পে এক লং টার্ম কোঅপারেশন আপ সোচিয়ে কি কিতনি বড়ি জিত হ্যায়।
শ্ৰীপাত্ৰই প্ৰতিৰক্ষা আৰু সামুদ্ৰিক খণ্ডত সহযোগিতাৰ দিশত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে প্ৰথমবাৰৰ বাবে প্ৰতিৰক্ষা সঁজুলিৰ ৰপ্তানিকাৰী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ লগতে ভাৰত আৰু অষ্ট্ৰেলিয়াই প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ ক্ষেত্ৰত যুটীয়া ঘোষণা পত্ৰ জাৰি কৰাৰ কথা উল্লেখ কৰে। এই চুক্তিৰ অধীনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যুদ্ধ জাহাজে উভয় দেশৰ বন্দৰত সেৱা আগবঢ়াব বুলি শ্ৰীপাত্ৰই জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰে 350 টকাৰ প্ৰচেছিং শুল্ক আদায় দিলে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত 5 লাখ টকাৰ ঋণ মঞ্জুৰ কৰা হয় বুলি দাবী কৰি প্ৰচাৰ কৰা অনুমোদন পত্ৰখন ভুৱা বুলি অভিহিত কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ক্ষুদ্ৰ গোট উন্নয়ন আৰু পুনৰ পুঁজি যোগান সংস্থা মুদ্ৰাই ক্ষুদ্ৰ উদ্যমী অথবা কোনো ব্যক্তিক পোনপটীয়াকৈ ঋণ প্ৰদান কৰা নহয় বুলি স্পষ্ট কৰি দিছে। মুদ্ৰাই অনাবেংকিং বিত্তীয় কোম্পানী, ক্ষুদ্ৰ বিত্ত যোগান প্ৰতিষ্ঠান, সমিতি, ন্যাস আৰু অষ্টম দফাৰ অধীনত কোম্পানী, ক্ষুদ্ৰ বিত্ত বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহকে ধৰি অন্তিম পৰ্যায়ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে পুঁজি যোগান ধৰে বুলি পি আই বিয়ে উল্লেখ কৰিছে। তথ্য পৰীক্ষণ গোটে এই বেংকসমূহে পৰৱৰ্তী পৰ্যায়ত নিৰ্মাণ, বাণিজ্য, সেৱা আৰু কৃষিভিত্তিক কাৰ্যকলাপৰ সৈতে জড়িত ক্ষুদ্ৰ আৰু মজলীয়া গোটসমূহক ঋণ প্ৰদান কৰে বুলি প্ৰকাশ কৰে। পি আই বিয়ে জনসাধাৰণক এনেধৰণৰ ভুৱা বাতৰিৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ আৰু এনেধৰণৰ বাৰ্তাৰ ভিত্তিত ধন হস্তান্তৰ নকৰিবলৈ বা ব্যক্তিগত অথবা বেংকৰ সবিশেষ প্ৰকাশ নকৰিবলৈ আহ্বান জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকৰ য়েমেন ভ্ৰমণ সন্দৰ্ভত কেতবোৰ চৰ্ত আৰোপ কৰি 2017 চনত জাৰি কৰা অধিসূচনাখন প্ৰত্যাহাৰ কৰিছে। য়েমেনত গৃহযুদ্ধ আৰু সশস্ত্ৰ সংঘৰ্ষৰ বাবে দিনক দিনে বেয়াৰ পিনে ঢাল খোৱা সুৰক্ষা স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকৰ ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি এই অধিসূচনাখন জাৰি কৰা হৈছে। অৱশ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জৰুৰী নহলে য়েমেন ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ সকলো ভাৰতীয় নাগৰিকক পৰামৰ্শ আগবঢ়াইছে। মন্ত্ৰালয়ে জৰুৰী কাৰণত য়েমেনলৈ যাবলগীয়া হলে দেশখনৰ পৰিস্থিতি মূল্যায়ন কৰাৰ পাছতে ভ্ৰমণৰ পৰিকল্পনা কৰিবলৈ আৰু সংঘৰ্ষজড়িতৰ এলেকাসমূহলৈ নাযাবলৈ কৈছে। মন্ত্ৰালয়ে লগতে য়েমেনত বাস কৰা ভাৰতীয় নাগৰিকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু দেশখনৰ ভিতৰতে আহ যাহ সীমাবদ্ধ ৰাখিবলৈ আহ্বান জনাইছে। ইৰাণৰ সামৰিক বাহিনী IRGC-এ ছাইপ্ৰাছ ধবজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ কেন্দ্ৰীয় কামাণ্ডে প্ৰকাশ কৰা মতে দেশখনৰ সেনাবাহিনীয়ে ইৰাণৰ প্ৰায় 140টা সামৰিক ঘাটি আৰু যোগাযোগ কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। ইৰাণেও বাহৰেইন, কুৱেইট আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন নিক্ষেপ কৰিছে। কাটাৰ আৰু কুৱেইটে ইৰাণে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন ধবংস কৰা বুলি দাবী কৰিছে। বাহৰেইনেও ক্ষেপণাস্ত্ৰ সতৰ্ক প্ৰণালী সক্ৰিয় কৰি তুলিছে। ইৰাণে জৰ্ডানত থকা আমেৰিকাৰ এটা সামৰিক ঘাটিক লক্ষ্য কৰি আক্ৰমণ চলোৱা বুলি দাবী কৰিছে। ইপিনে ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত হৰমুজ প্ৰণালী বন্ধ কৰিছে। ইৰাণৰ নৌসেনা বাহিনীয়ে প্ৰকাশ কৰা মতে এখন জাহাজে অকৰ্তৃত্বশীল পথ ব্যৱহাৰ কৰাৰ প্ৰয়াস চলোৱাৰ পাছত এই সামুদ্ৰিক পথটো বন্ধ কৰি দিয়া হৈছে। বাহিনীটোৱে কৈছে যে অঞ্চলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপৰ অৱসান নঘটালৈকে কোনো জাহাজক হৰমুজ প্ৰণালীৰে আহ যাহৰ অনুমতি দিয়া নহ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট গায়িকা এছ জানকী আম্মাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে জানকী আম্মাৰ মৃত্যু সংগীত আৰু সাংস্কৃতিক জগতৰ বাবে এটা অপূৰণীয় ক্ষতি। জানকী আম্মাই বিভিন্ন ভাষাত কণ্ঠদান কৰা গীতসমূহ প্ৰতিটো প্ৰজন্মৰ মাজত জনপ্ৰিয় আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গায়িকাগৰাকীৰ সুৰীয়া কণ্ঠই অনাগত দিনতো সকলোকে মোহিত কৰিব। শ্ৰীমোদীয়ে মৃতকৰ পৰিয়াল তথা অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত আজি পুৱা আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডক 3-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে যোৱা নিশা ফ্লৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক 2-1 গলত পৰাস্ত কৰি বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। অহা বুধবাৰে প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ফ্ৰান্সে কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 গলত পৰাস্ত কৰাৰ বিপৰীতে স্পেইনে বেলজিয়ামৰ বিৰুদ্ধে 2-1 গলৰ ব্যৱধানত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ছেমি ফাইনেলত বিজয়ী হোৱা দল দুটাই অহা 20 জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আনহাতে ছেমি ফাইনেলত পৰাজিত দুটা দলে 19 জুলাইত মায়ামিত তৃতীয় স্থানৰ বাবে প্লে অফৰ খেলত অৱতীৰ্ণ হ'ব। বিশ্বৰ 1 নম্বৰ স্থানৰ খেলুৱৈ ছানিক চীনৰ আজি নিশা উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেবেৰভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। মহিলাৰ ডাবলছৰ ফাইনেলত আজি গুৱ খানু লুইছা ষ্টেফেনীৰ যুটিটো ক্ৰিষ্টিনা মলাডেভিনিছ আৰু গেব্ৰিয়েলা ডাব্ৰুস্কিৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 5:30 বজাত আৰম্ভ হ'ব। ইপিনে চেক গণৰাজ্যৰ লিণ্ডা নস্কোভাই যোৱা নিশা লণ্ডনত অনুষ্ঠিত ফাইনেলত নিজ দেশৰে কেৰলিনা মুকুৱাক 6-2, 5-7, 6-3 ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ ভ্ৰমণ সামৰি নতুন দিল্লীত উপস্থিত হৈছে। বিজেপিয়ে ভাৰত মহাসাগৰ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত স্থায়ী শক্তি হিচাপে আত্মপ্ৰকাশ কৰা বুলি দাবী কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকৰ য়েমেন ভ্ৰমণ সন্দৰ্ভত কেতবোৰ চৰ্ত আৰোপ কৰি 2017 চনত জাৰি কৰা অধিসূচনাখন প্ৰত্যাহাৰ কৰিছে। আমেৰিকাই ইৰাণৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে আৰু আৰ্জেণ্টিনাই বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।